Iya,
makan.
এতিয়া বাতৰি সৈতে মই মঞ্জিত গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কৃত্ৰিম বুদ্ধিমত্তাই বিশ্বলৈ বৃহৎ পৰিৱৰ্তন আনিছে আৰু সাংবাদিকতাকে ধৰি বিভিন্ন ক্ষেত্ৰত নতুন সুযোগ তথা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ বাবে জলশক্তি মন্ত্ৰালয়ৰ অধীনৰ দাবী মঞ্জুৰী প্ৰস্তাৱ সম্পৰ্কে আলোচনা আৰম্ভ হৈছে। চৰকাৰ অনলাইন গেমিঙৰ পৰা হ'ব পৰা বিপদ আৰু আসক্তিৰ দৰে সাম্ভাব্য ক্ষতিৰ বিষয়ে ভালদৰে অৱগত বুলি ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। ইজৰাইলে গাজাৰ মধ্য আৰু দক্ষিণ অংশত স্থলপথেৰে সামৰিক অভিযান আৰম্ভ কৰিছে আৰু ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটো আজি ছুইচ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। কৃত্ৰিম বুদ্ধিমত্তাই বিশ্বলৈ বৃহৎ পৰিৱৰ্তন আনিছে আৰু সাংবাদিকতাকে ধৰি বিভিন্ন ক্ষেত্ৰত নতুন সুযোগ তথা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি নতুন দিল্লীত 19 ৰামনাথ গোৱেংকা সাংবাদিকতা উৎকৃষ্ট বঁটা প্ৰদান কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ ডীপ ফেক আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ অন্য অপব্যৱহাৰৰ বিপদৰ প্ৰতি সকলো জনসাধাৰণক সজাগ কৰি তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। ৰামনাথ গোৱেংকা বঁটাই ভাৰতীয় সাংবাদিকতাত উৎকৰ্ষতাৰ উত্তৰণ আৰু গণতন্ত্ৰৰ সৈতে জড়িত শিপা সুদৃঢ় কৰাত অৱদান আগবঢ়াই আহিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে সাংবাদিকতাৰ আত্মস্বৰূপ সংবাদ সংগ্ৰহৰ ব্যৱস্থাটো শক্তিশালী কৰি তোলা উচিত। তেওঁ লগতে তৃণমূল পৰ্যায়ৰ পৰা বাতৰি পৰিৱেশনৰ সংস্কৃতিক উদগনি যোগোৱাৰ বাবে অধিক সম্পদ ব্যৱহাৰত আৱশ্যকতাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে গণতন্ত্ৰত মুক্ত আৰু নিকা সাংবাদিকতাৰ গুৰুত্বৰ কথা নুই কৰিব নোৱাৰি। জনসাধাৰণ বিভিন্ন বিষয়ে ভালদৰে অৱগত নহলে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অৰ্থই হেৰাই যায় বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। তেওঁ কয় যে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় কিয়নো এখন আধুনিক ৰাষ্ট্ৰত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ বাবে জলশক্তি মন্ত্ৰালয়ৰ অধীনৰ দাবী মঞ্জুৰী প্ৰস্তাৱ সম্পৰ্কে আলোচনা আৰম্ভ হৈছে। এই আলোচনাৰ পাতনি মেলি বিজেপিৰ জগদম্বিকা পালে কালি কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাবে জলশক্তি মন্ত্ৰালয়ৰ 99,500 কোটিৰো অধিক টকা আবণ্টন দিছে। আবণ্টিত ধনৰ এই পৰিমাণ যোৱা বছৰৰ 51,558 কোটি টকাৰ তুলনাত 93% অধিক বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে চৰকাৰ গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়াললৈ নলযোগে বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে জল জীৱন মিছন ৰূপায়ণ কৰি আছে। তেওঁ কয় যে এই বছৰ বাজেটত চৰকাৰে জল জীৱন মিছনৰ বাবে 67,000 কোটি টকা ধাৰ্য কৰিছে। বাজেটত প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ বাবে 8,260 কোটি, নমামি গংগে প্ৰকল্পৰ বাবে 2,400 কোটি আৰু অটল ভূজল যোজনাৰ বাবে 1,700 কোটি টকাৰ ব্যৱস্থা কৰা হৈছে বুলিও সাংসদগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে যোৱা 21 জানুৱাৰী পৰ্যন্ত গ্ৰামাঞ্চলত প্ৰায় 15 কোটি পৰিয়াললৈ নলযোগে বিশুদ্ধ খোৱাপানী যোগান ধৰা হৈছে। আলোচনাত অংশগ্ৰহণ কৰি ডি এম কেৰ টি আৰ বালুৱে কয় যে জল জীৱন মিছনৰ অধীনত বৰ্তমানলৈকে মাত্ৰ 80% কামহে সম্পূৰ্ণ হৈছে। তেওঁ কয় যে এই অভিযানৰ বাকী কামখিনি সময়মতে সম্পূৰ্ণ কৰা উচিত। হিমালয়ৰ পৰা ওলোৱা নদী আৰু উপদ্বীপ অঞ্চলৰ পৰা ওলোৱা নদীসমূহৰ আন্তঃসংযোগকৰণৰ বাবে কোনো আঁচনি প্ৰৱৰ্তন কৰা নাই বুলি সাংসদগৰাকীয়ে অভিযোগ উত্থাপন কৰে। কংগ্ৰেছৰ ৰাহুল কাছৱানে কয় যে জল জীৱন মিছনৰ অধীনত নলযোগে পানী যোগান ধৰা সত্বেও দেশৰ লাখ লাখ গাঁৱত এতিয়াও পানীৰ নাটনিৰ সমস্যা বিদ্যমান। তেওঁ কয় যে দেশত বছৰি 4,00,000 ঘনমিটাৰ বৰষুণ হয় যদিও মজুতকৰণৰ সুবিধাৰ অভাৱত ইয়াৰে 20,000 কোটি ঘনমিটাৰ পানী সাগৰলৈ বৈ যায়। চৰকাৰে এই বিষয়টোৰ প্ৰতি মনোযোগ দিয়া উচিত বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে। সমাজবাদী পাৰ্টীৰ বীৰেন্দ্ৰ সিঙে আলোচনাত অংশ লৈ উত্তৰ প্ৰদেশৰ সোণভদ্ৰা, চান্দলি আৰু মিৰ্জাপুৰ জিলাত জলসিঞ্চনৰ সুবিধাৰ্থে বানসাগৰৰ কাম সম্পূৰ্ণ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। জে ডি ইউৰ লাভলি আনন্দে আলোচনাত ভাগ লৈ কয় যে 2014 চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জল সংৰক্ষণ আৰু পানী যোগানৰ ক্ষেত্ৰত অভূতপূৰ্ব কাম হৈছে। জল জীৱন মিছনৰ অধীনত গ্ৰামাঞ্চলৰ লাখ লাখ পৰিয়াললৈ নলযোগে পানী যোগান ধৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। তৃণমূল কংগ্ৰেছৰ বাপী হোল্লাৰ, টি ডি পিৰ বস্তিপতি নাগৰাজু, শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ পৰাগ প্ৰকাশ ৱাজী, জে ডি এছৰ এম মল্লেশ বাবু আৰু এন চি পিৰ শাৰদ পাৱাৰ গোটৰ নীলেশ জ্ঞানদেৱ লংকেসহ আন কেইবাগৰাকীও সাংসদে এই আলোচনাত ভাগ লয়। আলোচনা কালি অমীমাংসিত হৈ ৰয়। পাছত সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যানত আয়োজিত উদ্যম উৎসৱত অংশগ্ৰহণ কৰিব। অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। চলিত মাহৰ 30 তাৰিখে সামৰণি পৰিবলগীয়া এই উৎসৱৰ জৰিয়তে দেশৰ ঐতিহ্যক নাগৰিকৰ ওচৰলৈ লৈ অতি ক্ষুদ্ৰ 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 আৰু মজলীয়া উদ্যোগৰ প্ৰসাৰ আৰু সবলীকৰণৰ চেষ্টা কৰা হৈছে। অনুষ্ঠানত হস্তশিল্পৰ পৰা আৰম্ভ কৰি বিভিন্ন কৃষিভিত্তিক সামগ্ৰী প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ উপৰি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ প্ৰযুক্তি, মহিলা উদ্যোগী, পি এম বিশ্বকৰ্মা আৰু জনজাতীয় উদ্যোগী, খাদী আৰু গ্ৰাম্য উদ্যোগৰ সামগ্ৰী এই অনুষ্ঠানত প্ৰদৰ্শন কৰা হ'ব। সামগ্ৰীৰ প্ৰদৰ্শনৰ উপৰি থলুৱা গীত মাত, নাটক, ৰাজস্থানী পুতলাৰ প্ৰস্তুতকৰণ আদি কাৰ্যসূচী এই অনুষ্ঠানত অন্তৰ্ভুক্ত কৰা হৈছে। চৰকাৰে অনলাইন গেমিঙৰ পৰা হ'ব পৰা বিপদ আৰু আসক্তিৰ দৰে সম্ভাৱ্য ক্ষতিৰ বিষয়ে ভালদৰে অৱগত বুলি ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। লোকসভাত কালি এটা লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ব্যৱহাৰকাৰীসকলৰ বাবে মুক্ত, নিৰাপদ, বিশ্বাসযোগ্য আৰু দায়বদ্ধ ইণ্টাৰনেট সুনিশ্চিত কৰাই কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহৰ মূল উদ্দেশ্য। কেন্দ্ৰীয় চৰকাৰে অনলাইন গেমিং সম্পৰ্কীয় বিভিন্ন আৰ্থ সামাজিক উদ্বেগ দূৰ কৰাৰ উদ্দেশ্যে তথ্য প্ৰযুক্তি মধ্যস্থতা নীতি নিৰ্দেশনা আৰু ডিজিটেল সংবাদ মাধ্যম নৈতিকতা বিধিৰ সংশোধনৰ বাবে অধিসূচনা জাৰি কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইজৰাইলে 2023 চনৰ অক্টোবৰত যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা চলোৱা সবাতোকৈ ভয়াৱহ বিমান আক্ৰমণত কমেও 400 পেলেস্তানী নাগৰিকে প্ৰাণ হেৰুওৱাৰ এদিন পাছত গাজাৰ মধ্য আৰু দক্ষিণ অংশত স্থলপথেৰে সামৰিক অভিযান আৰম্ভ কৰিছে। সুৰক্ষা পৰিধিৰ সম্প্ৰসাৰণ তথা উত্তৰ আৰু দক্ষিণ প্ৰান্তৰ মাজত আংশিকভাৱে সংঘৰ্ষৰোধক অঞ্চল গঢ়ি তোলাৰ উদ্দেশ্যে গাজা অঞ্চলৰ নিৰ্ধাৰিত এলেকাত স্থলপথেৰে অভিযান আৰম্ভ কৰা বুলি ইজৰাইলৰ সামৰিক বাহিনীয়ে ঘোষণা কৰিছে। হামাছৰ সৈতে যোৱা জানুৱাৰীত সম্পাদিত যুদ্ধবিৰতি চুক্তি ব্যৰ্থ হোৱাৰ পাছত অঞ্চলটোত উত্তেজনা যথেষ্ট বৃদ্ধি পাইছে। গাজাত শেহতীয়া আক্ৰমণত কমেও 38 পেলেস্তানী নাগৰিকে প্ৰাণ হেৰুওৱা বুলি জানিব পৰা গৈছে। দেশৰ মুঠ শক্তি উৎপাদন সামৰ্থ্যৰ ক্ষেত্ৰত সেউজ শক্তিৰ অৱদান 42% অধিক বুলি পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি 32 কনভাৰ্জেন্স ইণ্ডিয়া প্ৰদৰ্শনী আৰু দশম স্মাৰ্ট চিটিজ ইণ্ডিয়া প্ৰদৰ্শনীত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। শ্ৰীগাডকাৰীয়ে কয় যে চৰকাৰে বিকল্প ইন্ধন আৰু জৈৱ ইন্ধনত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ভৱিষ্যতে যাত্ৰাৰ সময় হ্ৰাস কৰিবলগীয়া বিভিন্ন প্ৰকল্পৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দিল্লী আৰু দেৰাদুন, দিল্লী আৰু জয়পুৰ তথা দিল্লী আৰু বাংগালুৰুৰ মাজৰ যাত্ৰাৰ সময় অদূৰ ভৱিষ্যতে 2 হ্ৰাস পাব। দিল্লী আৰু মুম্বাইৰ মাজৰ যাত্ৰাৰ সময় 12 হ্ৰাস পাব বুলি তেওঁ উল্লেখ কৰে। চৰকাৰে বিভিন্ন আঁচনি আৰু উদ্যমৰ জৰিয়তে সংখ্যালঘু সম্প্ৰদায়কে ধৰি সকলো সম্প্ৰদায়ৰ আৰ্থ সামাজিক স্থিতি উন্নয়নৰ হকে কাম কৰি আছে বুলি সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে মন্তব্য কৰিছে। লোকসভাত কালি এটা লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে সংখ্যালঘু সম্প্ৰদায়সমূহৰ আৰ্থ সামাজিক আৰু শৈক্ষিক সবলীকৰণৰ উদ্দেশ্যে তেওঁৰ মন্ত্ৰালয়ে বিশেষকৈ বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে। মন্ত্ৰালয়ে ৰূপায়ণ কৰা আঁচনিসমূহৰ ভিতৰত শৈক্ষিক সবলীকৰণ আঁচনি, পি এম বিকাশ আৰু প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰম অন্যতম বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভাৰতৰ ত্ৰিশা জলি আৰু গায়ত্ৰী গোপী চান্দৰ যুটিটো আজি ছুইজাৰলেণ্ডৰ বাছেলত অনুষ্ঠিত ছুইছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ চেলিন হপছছ আৰু এমিলি লেহমেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় যুটিটো কালি প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত ছুইজাৰলেণ্ডৰ এলাইন মুলৰ আৰু নেডাৰলেণ্ডৰ কেলি ৱেন বিউটেনৰ যুটিটোক 21-16, 21-17 গেমত পৰাস্ত কৰে। পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে কালি সতীৰ্থ খেলুৱৈ এইচ এছ প্ৰণয়ক 23-21, 23-21 গেমত পৰাভূত কৰে। ইপিনে মহিলাৰ ছিংগলছত মালবিকা বনসুৰে কানাডাৰ মিচেল লীক 22-20, 14-21, 19-21 গেমত পৰাস্ত কৰে। অৱশ্যে অলিম্পিকত দুবাৰকৈ পদক বিজয়ী পি ভি সিন্ধু ডেনমাৰ্কৰ জুলি ডাৱাল জেকবছেনৰ হাতত 17-21, 19-21 গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। ভাৰতে শ্বিলঙত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰীতি মেচৰ এখন খেলত মালদ্বীপক 3-0 গলত কালি সন্ধিয়া পৰাস্ত কৰে। খেলখনত ভাৰতৰ অধিনায়ক সুনীল ছেত্ৰী, ৰাহুল ভেকে আৰু লিষ্টন কোলাকৈ এটাকৈ গ'ল দিয়ে। AFC এছিয়ান কাপৰ এখন খেলত 25 মাৰ্চত একেটা স্থানতে ভাৰতে বাংলাদেশৰ বিৰুদ্ধে খেলিব। ভাৰতীয় অধিনায়কগৰাকীয়ে কালিৰ খেলখনত 95 আন্তঃৰাষ্ট্ৰীয় গ'লটো দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। কৃত্ৰিম বুদ্ধিমত্তাই বিশ্বলৈ বৃহৎ পৰিৱৰ্তন আনিছে আৰু সাংবাদিকতাকে ধৰি বিভিন্ন ক্ষেত্ৰত নতুন সুযোগ তথা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ বাবে জলশক্তি মন্ত্ৰালয়ৰ অধীনৰ দাবী মঞ্জুৰীৰ প্ৰস্তাৱ সম্পৰ্কে আলোচনা আৰম্ভ হৈছে। চৰকাৰে অনলাইন গেমিঙৰ পৰা হ'ব পৰা বিপদ আৰু আসক্তিৰ দৰে সম্ভাৱ্য ক্ষতিৰ বিষয়ে ভালদৰে অৱগত বুলি ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। ইজৰাইলে গাজাৰ মধ্য আৰু দক্ষিণ অংশত স্থলপথেৰে সামৰিক অভিযান আৰম্ভ কৰিছে আৰু ত্ৰিশাজলি আৰু গায়ত্ৰী গোপীচান্দৰ যুটিটো আজি ছুইছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে আৰু আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।